إن الصفا والمروة من شعائر الله فمن حج البيت أو اعتمر فلا جناح عليه أن يطوف بهما ومن تطوع خيرا فإن الله شاكر عليم
নিশ্চয় সাফা আৰু মাৰোৱা আল্লাহৰ নিদৰ্শনসমূহৰ অন্তৰ্ভুক্ত। এতেকে যিয়ে কাবা ঘৰৰ হজ অথবা উমৰা সম্পন্ন কৰে, এই দুটাৰ মাজত চাই অথবা প্ৰদক্ষিণ কৰিলে তাৰ কোনো পাপ নহ'ব। আৰু যিয়ে স্বতঃস্ফূৰ্তভাৱে কোনো সৎকৰ্ম কৰিব, তেন্তে নিশ্চয় আল্লাহ উত্তম পুৰস্কাৰদাতা, সৰ্বজ্ঞ।